চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠক খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
গ্রহণ করাই ভক্তি বসন এই মাথুন আমার মিনতি,
গ্রহণ করাই ভক্তি বসন এই মাথুন আমার মিনতি।
আকাশ পাতা মুখরিত করি
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি বাৰু কেনে পাইছে? অনুগ্ৰহ কৰি আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে এই কথা আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি মঠিয়ে লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদলৈকে চাইছিলো। আজিৰ অনুষ্ঠানত আমি 13 নম্বৰ অধ্যায়ৰ বাকীখিনি অংশ চাবলৈ ওলাইছো, অৰ্থাৎ 24 নম্বৰ পদৰ পৰা একেবাৰে 44 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াম। কিন্তু তাৰ আগতে আহকচোন, সদায় কৰি অহাৰ দৰে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, মঠিয়ে লিখা শুভবাৰ্তাৰ এই 13 নম্বৰ অধ্যায়ত প্ৰভু যীশুখ্ৰীষ্টই কেইটামান দৃষ্টান্তৰ যোগেৰে বৰ্তমান অৱস্থাত স্বৰ্গৰাজ্যৰ পৰিস্থিতিটো কি সেই কথা বুজাই থকা আমি দেখিবলৈ পাইছো। প্ৰভু যীশুৱে দিয়া আন কেইটামান দৃষ্টান্ত আমি এতিয়া চাবলৈ ওলাইছো। পাঠ কৰি দিম মঠি 13 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদ। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত আমি আন এটা দৃষ্টান্ত পাওঁ, বিনয় বনৰ গুটিৰ দৃষ্টান্ত। পঢ়ি দিছো, শুনিবচোন। তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে, নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। এই দৃষ্টান্তটোত আচলতে আমাৰ প্ৰভুৱে আগৰ দৃষ্টান্ত অৰ্থাৎ কঠীয়া সিঁচোতাৰ দৃষ্টান্ত য'ত এৰিছিল তাৰ পৰাই আৰম্ভ কৰাৰ নিচিনা হৈছে। তেওঁ আমাক ক'লে যে সিঁচা কঠীয়াৰ মাত্ৰ চাৰিভাগৰ এভাগহে ভাল মাটিত পৰিল, বাকী চাৰিভাগৰ তিনিভাগে একো ফল নধৰিলে, কাৰণ বাক্য শুনা লোকবোৰে সঁহাৰি নজনালে বা তেওঁলোকে পৰিত্ৰাণ নাপালে। ঈশ্বৰৰ বাক্য শুনা লোকবিলাকৰ মাজৰ মাত্ৰ চাৰিভাগৰ এভাগেহে প্ৰকৃততে পৰিত্ৰাণ পালে। আচলতে আমি আমাৰ পৰিচৰ্যাত এই অনুপাতটো তাতোকৈ কমকৈহে পাই আহিছো। যদি আমি খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি দহজনৰ এজনেও সঁহাৰি দিয়ে, তেন্তে আমি সেইটো ভাল অনুপাত বুলিয়েই ভাবিম। আন খ্ৰীষ্টীয় পৰিচৰ্যাকাৰীসকলেও একেই কথাই আমাক কয়। আজি আমি ঈশ্বৰৰ বাক্য দিয়াৰ কামত লাগি আছো স্বৰ্গৰাজ্যৰ পৰিৱেশৰ মাজত, আৰু সেই বাক্যৰ এনে অৱস্থাই হয়। এতিয়া আমি বৰ্তমান জগতত স্বৰ্গৰাজ্যৰ অৱস্থাৰ আন এটা দিশ দেখা পাম। এজন মানুহে তেওঁৰ পথাৰত ভাল শস্যৰ বীজ সিঁচাৰ কাহিনী, 25 নম্বৰ পদ। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ'ল। কোন টোপনিত থাকোঁতে মন কৰক, যেতিয়া মানুহবোৰ টোপনিত আছিল শত্ৰু আহিল। আমি এই কথা মনত ৰাখিব লাগে যে বীজ সিঁচোতাজন হৈছে প্ৰভু আৰু তেওঁ কেতিয়াও নুশুৱে। আনহাতে ছয়তান হৈছে শত্ৰু আৰু ছয়তানে ধানৰ মাজত বিনয় বনৰ গুটি সিঁচি দিয়ে। আৰু বিনয় বন মানে হৈছে ভুৱা তত্ত্ব, মিছা শিক্ষা। আজি তেনেধৰণৰ সিঁচা কাৰ্য যথেষ্ট চলি আছে। 26 নম্বৰ পদ। পাছে যেতিয়া সেই ধান গছ বাঢ়ি থুৰ ওলাল তেতিয়া বিনয় বনেও দেখা দিলে। ধানৰ লগত বিনয় বন গজোতে প্ৰথমতে পাৰ্থক্য ধৰা অতি টান। বহুতো ভুৱা তত্ত্ব আৰু দল আদিক আৰম্ভণিত ভাল যেন লাগে, তেওঁলোকক প্ৰায় 12টা বা 13টামান পাঠৰ পাছতহে ভুৱা বুলি অনুমান কৰিব পৰা হয়, কাৰণ তেতিয়াহে তেওঁলোকে ভুৱা তত্ত্ববোৰ সুমুৱাই দিয়ে। দেখাত তেওঁলোকে শুভবাৰ্তা ঘোষণা কৰি থকাৰ নিচিনাই লাগে, কিন্তু ধানৰ মাজত বিনয় বন মনে মনে ছটিয়াই থাকে। গুটি সিঁচোতাজনে কিন্তু জানিছিল কোনে বিনয় বনৰ গুটি সিঁচিলে সেই কথা। 27ৰ পৰা 30 নম্বৰ পদ পঢ়িম। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই, তেন্তে বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক ক'লে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ ক'লে, নহয়, বনবোৰ গোটাওঁতে কিজানি তহঁতে ধানকো তাৰ লগতে উভাল, শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক কম, প্ৰথমতে বিনয় বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবি হওক। এইটো অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ প্ৰভুৱে কৈছে, বিনয় বনবোৰ এতিয়া নুঘালিবা, একেলগে গজি থাকিবলৈ দিয়া। যেতিয়া সিহঁত ডাঙৰ হ'ব তেতিয়া পাৰ্থক্য ভালদৰে চকুত পৰিব, কোনবোৰ ধান কোনবোৰ বিনয় বন। কোনোবাই যদি আমাক কয় পৃথিৱীখনৰ অৱস্থা দিনে দিনে ভাল হ'ব ধৰিছে, আমি কওঁ হয় ভাল হ'ব ধৰিছে। আন কোনোবাই আকৌ কয় পৃথিৱীখন বেয়াৰ পৰা বেয়ালৈহে গৈ আছে, আৰু আমি তাতো হয় ভৰ দিওঁ। কোনোবাই ক'ব এইটো আকৌ কেনেকুৱা কথা, কিন্তু আচলতে দুয়োটা কথাই সঁচা। আজি পৃথিৱীত ধানো গজি আছে, বিনয় বনো গজি আছে। জগতৰ অৱস্থা ভাল হৈও গৈ আছে, ধান গজি আছে, আৰু আজি যিমান বাইবেল শিক্ষা প্ৰদান কৰি থকা হৈছে আগতে কেতিয়াও তেনেদৰে হোৱা নাছিল, তাৰ বাবে ঈশ্বৰক ধন্যবাদ। আৰু আজি অনেক ঈশ্বৰ বিশ্বাসী আদৰণীয় সাধু আছে যিসকলে তেওঁৰ বাক্যক ভাল পায় আৰু সেই বাক্যৰ সমৰ্থনত মৰিবলৈকো সাজু। সেই ধান নিশ্চয় বাঢ়ি আছে, কিন্তু জগতখন বেয়াও হৈ আছে, যথেষ্ট বিনয় বনো আজি গজি আছে। আমি এনে বিনয় বন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰি লাভ নাই, চেষ্টা কৰিবলৈ আমাক প্ৰভুৱে কোৱা নাই। আমি প্ৰভুৰ বাক্যহে সিঁচি থাকিব লাগে, প্ৰভুৰ বাক্য সিঁচাই আমাৰ দায়িত্ব। 31 আৰু 32 নম্বৰ পদ। তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে, স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা, তাক কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে। সি আটাই কঠীয়াতকৈ সৰু হয়, কিন্তু গজি বাঢ়িলে শাকতকৈ ডাঙৰ আৰু আকাশৰ চৰাই আহি তাৰ ডালত বাস কৰে, এনে গছ হৈ যায়। সৰিয়হ গুটিটো মণ্ডলী অথবা খ্ৰীষ্টীয় বিশ্বাসীৰ ছবিনো কেনেদৰে হ'ব পাৰে যেন লাগে? সাধাৰণতে খ্ৰীষ্টীয় বিশ্বাসীক বুজাবলৈ ফল ধৰা গছৰহে উদাহৰণ দিয়া হয়। সৰিয়হ খাই আপুনি জীয়াই থাকিব নিশ্চয় নোৱাৰে। সৰিয়হ হৈছে অতি ক্ষুদ্ৰ, কিন্তু সাৰ পালে, গজিলে ইমান ডাঙৰ জোপোহা গছ হৈ পৰে যে তাত চৰাই আহি জিৰাবও পৰা হয়। এই দৃষ্টান্তটোৱে খ্ৰীষ্টীয় জগতখনৰ বাহ্যিক বৃদ্ধিটোৰ কথা দেখুৱাইছে আৰু খমিৰৰ দৃষ্টান্তটোৱে আভ্যন্তৰীণ বৃদ্ধিৰ কথাটো বুজাইছে। খ্ৰীষ্টীয় মণ্ডলীয়ে জগতখনক বিশ্বাসলৈ আনিব পৰা নাই, কিন্তু জগতৰ ওপৰত ইয়াৰ সাংঘাতিক প্ৰভাৱ এটা আছে। এই দৃষ্টান্তটোৱে আনুষ্ঠানিক খ্ৰীষ্টীয় জগতখনৰ বাহ্যিক বৃদ্ধিটোৰ কথা বুজাইছে। খ্ৰীষ্টীয় সমাজ আৰু জগতখনৰ মাজত যথেষ্ট মিলামিচা হৈছে। খ্ৰীষ্টীয় সমাজৰ মানুহ জগতৰ মানুহৰ নিচিনা হৈ পৰিছে। খ্ৰীষ্টীয় বিশ্বাসীজন জগতৰ লোনহে হ'ব লাগে, সৰিয়হ নহয়। চৰাই মানে, আমি প্ৰথমটো দৃষ্টান্তত দেখিছিলো চৰাই মানে ছয়তান। ইয়াতো চৰায়ে মন্দ শক্তিকেই বুজোৱা বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ আজি তথাকথিত খ্ৰীষ্টীয় সমাজতো এনে মন্দ শক্তিবোৰে বাহ লৈছে, মন্দ শক্তিবোৰ খ্ৰীষ্টীয় সমাজত সোমাই পৰিছে। খমিৰৰ দৃষ্টান্তটো এই অধ্যায়টোৰ মূল দৃষ্টান্ত বুলি আমি ক'ব পাৰোঁ। পাঠ কৰি দিম 33 নম্বৰ পদ। তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি ক'লে, যি খমিৰ এজনী তিৰোতাই লৈ তিনিদোন পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলালৈকে ঢাকি থলে তাৰ নিচিনা স্বৰ্গৰাজ্য। খমিৰে বাৰু কি বুজাইছে? বহুতে খমিৰক শুভবাৰ্তা বুলি বুজাব খোজে, কিন্তু খমিৰক কতো ভাল বস্তুৰ সৈতে ৰিজোৱা হোৱা নাই ঈশ্বৰৰ বাক্যত। খমিৰে সদায় মন্দতাকেই প্ৰতিনিধিত্ব কৰে। খমিৰ শব্দটো বাইবেলত প্ৰায় 93 বাৰ ব্যৱহৃত হৈছে, 75 বাৰ পুৰণি নিয়মত আৰু 23 বাৰ নতুন নিয়মত, আৰু সদায় বেয়া অৰ্থতেই খমিৰৰ কথাটো উল্লেখ কৰা হৈছে। পুৰণি নিয়মত ঈশ্বৰলৈ আগবঢ়োৱা উপহাৰত খমিৰ মিহলোৱাত নিষেধাজ্ঞা কৰা হৈছিল, আৰু নতুন নিয়মত আমাৰ প্ৰভুৱে ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰৰ পৰা শিষ্যসকলক সাৱধান হ'বলৈ কৈছে। পাচনি পৌলে পৰচৰ্চা আৰু মন্দতাৰ খমিৰৰ কথা কৈছে 1 কৰিন্থিয়া 5:8। খমিৰে মন্দতাকেই বুজাইছে আৰু ইয়াতো খমিৰে শুভবাৰ্তাক বুজোৱা নাই। তিনিদিন পিঠাগুড়িয়েহে শুভবাৰ্তাক বুজাইছে। পিঠাগুড়ি হয় শস্যৰ পৰা, আৰু প্ৰথমটো দৃষ্টান্তৰ পৰা আমি এই কথা বুজি পাওঁ যে সেই শস্য হৈছে ঈশ্বৰৰ বাক্য। প্ৰিয় শ্ৰোতা, বাইবেলত যেতিয়া তাত্ত্বিক দিশৰ পৰা কোনো মহিলাক দেখুওৱা হয় তেতিয়া মন্দতাৰ প্ৰতিনিধি হিচাপেই দেখুওৱা হয়। এই দৃষ্টান্তটোত মহিলাগৰাকীয়ে সেই খমিৰ লৈ পিঠাগুড়িৰ মাজত লুকুৱাই ৰাখিলে, কিন্তু শুভবাৰ্তাটো লুকুৱাই ৰখা বস্তু নহয়। গতিকে খমিৰে নিশ্চয় শুভবাৰ্তাক বুজোৱা নাই, খমিৰে নিশ্চয় মন্দতাকেই বুজাইছে। গতিকে মহিলাগৰাকীয়ে এই খমিৰ পিঠাগুড়িত লুকুৱাই ৰাখিলে, যিটোৱে বুজায় শুভবাৰ্তাক ঈশ্বৰৰ বাক্যক। অৰ্থাৎ শুভবাৰ্তাৰ মাজত লুকুৱাই ৰাখিলে সেই মন্দতা। আজি আচলতে এনেকুৱাই ঘটি আছে। ঈশ্বৰৰ বাক্যৰ মাজত ভুৱা তত্ত্ব মিহলাই মিহলাই মানুহক ভুৱা প্ৰচাৰকসকলে ভুলাই নি আছে। বহুতো নতুন নতুন ভুৱা মতবাদৰ আজি জন্ম দি আছে। এই দৃষ্টান্তটোত আমি দেখিছো খমিৰে গোটেই পিঠাগুড়িখিনি ফুলালে। গতিকে আনুষ্ঠানিক মণ্ডলীত সোমাই পৰা ভুৱা তত্ত্ববোৰে একালত মণ্ডলীক সম্পূৰ্ণ বিশ্বাসহীনতালৈ লৈ যাব। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই নিজে এইবুলি সুধিছিল, মই তোমালোকক কওঁ তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব, তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে? লোকে লিখা শুভবাৰ্তা 18:8। অৰ্থাৎ প্ৰভু যীশুৱে এইটো বুজাইছে যে তেওঁ যেতিয়া আহিব তেতিয়া পৃথিৱীত সম্পূৰ্ণ বিশ্বাসভ্ৰষ্টতাহে তেওঁ পাব। মণ্ডলীৰ এই বিশ্বাসভ্ৰষ্টতাৰ চূড়ান্ত ৰূপ প্ৰকাশ পাইছে লাইডেকিয়া মণ্ডলীৰ ক্ষেত্ৰত। এই কথা আমি পাওঁ প্ৰকাশিত বাক্য 3:14-19। এতিয়া আমি পাঠ কৰি দিম 34 আৰু 35 নম্বৰ পদ দুটা। এই সকলো কথা যীশুৱে লোকসমূহৰ আগত দৃষ্টান্ত দি কলে আৰু দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে। যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল বোলে, মই দৃষ্টান্ত দি কবলৈ মোৰ মুখ মেলিম, জগত স্থাপন কৰাৰে পৰা গুপ্ত কথাবোৰ প্ৰকাশ কৰিম, সেই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল। মই দৃষ্টান্ত দি কবলৈ মোৰ মুখ মেলিম, জগত স্থাপন কৰাৰে পৰা গুপ্ত কথাবোৰ প্ৰকাশ কৰিম। তেওঁ দৃষ্টান্তবোৰৰ যোগেদি যিবোৰ কথা প্ৰকাশ কৰি আছে সেইবোৰ পুৰণি নিয়মৰ দিনত কেতিয়াও জনোৱা হোৱা নাছিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দি ঘৰলৈ আহিলত তেওঁৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি কলে, পথাৰৰ বিনয় বনৰ দৃষ্টান্ত আমাক বুজাই দিয়ক। যীশুৱে মানুহবোৰক পঠিয়াই দি শিষ্যকেইজনক লগত ললে। তেওঁলোকৰ আগত কঠীয়া সিঁচোতাজনৰ দৃষ্টান্তটো ব্যাখ্যা কৰিব। 37-40 নম্বৰ পদ, তাতে তেওঁ উত্তৰ দি কলে, যি জনাই ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ। পথাৰেই জগতখন, ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক, আৰু বিনয় বন পাপ আত্মাৰ সন্তানবিলাক। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি ছয়তান। শস্য দাবৰ সময়েই জগতৰ শেষ, ধান দোৱাবিলাকেই স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায় সেইদৰে জগতৰ শেষতো হ'ব। এইটো আজিৰ খ্ৰীষ্টীয় সমাজখনৰ এটা হুবহু ছবি বুলি আমি ক'ব পাৰোঁ। আমাৰ প্ৰভুৰ ভৱিষ্যৎবাণী কেতিয়াও বিফল নহয়, এই কথা অতি নিখুঁতভাৱে ফলিয়াই আছে। 41 নম্বৰ পদ, মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মাচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। হেজাৰ বছৰীয়া শাসনৰ কালত সেই স্বৰ্গৰাজ্যত মন্দতাই মূৰ দাঙি উঠিব যদিও সেইবোৰ নিৰ্মূল কৰা হ'ব। 42-43 নম্বৰ পদ, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তেতিয়া ধাৰ্মিকসকলে তেওঁবিলাকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব। যাৰ কাণ আছে তেওঁ শুনক। আমাৰ অপূৰ্ব প্ৰভুৰ মৃদু মুখৰ পৰাই এই চোকা কথাবোৰ ওলাইছিল। 44 নম্বৰ পদ, স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়, পাছে আনন্দেৰে গৈ তেওঁৰ সৰ্বস্ব বেচি সেই পথাৰ কিনে। ধন হৈছে ইছৰাইল, পথাৰ মানে জগতখন, মানুহ মানে মানুহৰ পুত্ৰ যীশু, যিয়ে ইছৰাইলৰ মুক্তিৰ বাবে নিজকে দিলে। এইটো কোনো পাপীয়ে শুভবাৰ্তা কিনি লোৱাৰ ছবি নহয়, কাৰণ শুভবাৰ্তা পথাৰত লুকুৱাই ৰখা হোৱা নাই, কিন্তু ইছৰাইলহে আজি আচলতে পথাৰত পুতি থোৱা আছে। তেওঁলোকে প্ৰভু যীশুৰ পৰা গ্ৰহণ কৰাৰ পাছতহে তেওঁলোকৰ দেশখন উপভোগ কৰিব পাৰিব। আচলতে ইছৰাইল আজি গোটেই জগততেই পুতি থোৱা অৱস্থাত আছে। ইছৰাইলত যিমান, ইছৰাইলৰ বাহিৰতহে আজি বেছি যিহুদী লোক আছে, কিন্তু ইছৰাইল জাতিৰ ক্ষেত্ৰত ঈশ্বৰে এতিয়াও হাত ধুই পেলোৱা নাই। পাচনি পৌলে এইবুলি লিখিছিল ৰোমিয়া 11 নম্বৰ অধ্যায়ৰ 1-2 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। তেন্তে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওক, কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামিনৰ ফৈদৰ এজন ইছৰাইলীয়া। ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই, নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰে কি কৈছে তাক তোমালোকে নাজানানে? তেওঁ ইছৰাইল লোকৰ অহিতে ঈশ্বৰৰ আগত এইদৰে নিবেদন কৰিছিল। ইছৰাইলৰ এটা নতুন দিন আহিব বুলি জখৰীয়া ভাৱবাদীয়ে এনেদৰে লিখিছিল। জখৰীয়া 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা পঢ়িম, শুনিবচোন। আৰু দায়ুদ বংশৰ ও জিৰচালেম নিবাসীবিলাকৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ আত্মা বাকী দিম, তাতে তেওঁবিলাকে বিন্ধাজী মই মোলৈ তেওঁবিলাকে চাব, আৰু একেটি পুত্ৰৰ নিমিত্তে বিলাপ কৰাৰ নিচিনাকৈ তেওঁবিলাকে তেওঁৰ নিমিত্তে বিলাপ কৰিব, আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁবিলাকে তেওঁৰ নিমিত্তে মনত বেজাৰ পাব। জিৰিমিয়া ভাৱবাদীয়েও বহু ঠাইত লিখিছে যে ইছৰাইলৰ লোকসকলক ঈশ্বৰে একগোট কৰি তেওঁলোকৰ নিজৰ দেশলৈ আনিব। এইটো এতিয়াও ঘটিবলৈ বাকী। এই কামটো ইমান অলৌকিকভাৱে ঈশ্বৰে কৰিব যে তেওঁলোকে মিছৰৰ পৰা অলৌকিকভাৱে উদ্ধাৰ পোৱা কথাও পাহৰি যাব। ইছৰাইলেই হৈছে পথাৰত লুকুৱাই ৰখা ধন, আৰু খ্ৰীষ্টই হৈছে সেই পথাৰ কিনি লোৱা মানুহজন। আচলতে সেই জাতিটোক মুক্ত কৰিবলৈ তেওঁ নিজকেই দিলে মূল্য হিচাপে। তেওঁ আপোনাৰ মোৰ পৰিত্ৰাণৰ বাবে যেনেকৈ তেজ দিলে, তেনেকৈ তেওঁৰ জাতিটোক তেওঁৰ তেজেৰে কিনিলে। খ্ৰীষ্টই এই জগতলৈ পুনৰ আহোঁতে কেনে শুদ্ধিকৰণ হ'ব সেই বিষয়ে জখৰিয়াই লিখিছে। জখৰিয়া 13:1 পাঠ কৰি দিম, শুনিবচোন। সেইদিনা পাপ আৰু অসুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু জিৰচালেম নিবাসীবিলাকৰ নিমিত্তে এক ভুমুক খোলা যাব। এতিয়া মঠি 13 অধ্যায়লৈ আহোঁ, 45-46 পদত পঢ়ি দিম। আকৌ স্বৰ্গৰাজ্য উত্তম উত্তম মুকুতা বিচাৰোতা এজন সদাগৰৰ নিচিনা। তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ তেওঁৰ সৰ্বস্ব বেছি তাক কিনিলে। সাধাৰণতে ইয়াৰ ব্যাখ্যা হিচাপে কোৱা হয় যে পাপীজন হৈছে সদাগৰ আৰু বহুমূলীয়া মুকুতা মানে হৈছে খ্ৰীষ্ট। পাপীজনে খ্ৰীষ্টক পাবৰ কাৰণে নিজৰ সকলো বিক্ৰী কৰি দিয়ে। আমি কিন্তু এইটো ব্যাখ্যা গ্ৰহণ নকৰো। কোনে বাৰু উত্তম মুকুতা বিচাৰি আছে? পাপী লোকে পৰিত্ৰাণ বিচাৰি ফুৰিছে জানো? আমাৰ বাইবেলে কিন্তু এই কথা নকয়, আৰু আমাৰ পৰিচৰ্যাৰ অভিজ্ঞতায়ো এই কথা নকয়। পাপী লোকে পৰিত্ৰাণ বিচাৰি ফুৰা নাই। সদাগৰজন পাপীজন হ'ব নোৱাৰে, কাৰণ মূল্য হিচাপে দিবলৈ পাপীজনৰ হাতত আচলতে একো নাই। তেওঁ খ্ৰীষ্টক বিচাৰি ফুৰা নাই, তেওঁনো কেনেকৈ খ্ৰীষ্টক কিনিব পাৰে? সদাগৰজনে তেওঁৰ সকলো বেচে, কিন্তু পাপীজনৰনো বেচিবলৈ কি আছে? তেওঁতো পাপ অপৰাধতেই মৰা। লগতে এই কথাও স্পষ্ট যে খ্ৰীষ্ট আৰু পৰিত্ৰাণ বিক্ৰী কৰা নহয়, পৰিত্ৰাণ এটা উপহাৰ মাত্ৰ। কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ দান কৰিলে। আকৌ ৰোমিয়া 6:23 লিখা আছে যে ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ যোগেৰে অনন্ত জীৱন, অৰ্থাৎ এইটো এটা বৰ। আচলতে ইয়াত সদাগৰ মানে খ্ৰীষ্ট। তেওঁ স্বৰ্গৰ সকলো এৰি এই জগতলৈ আহিল বহুমূলীয়া মুকুতা বিচাৰিবলৈ। তেওঁ হেৰাই থকা পাপীক পালে আৰু তেওঁলোকৰ বাবে তেওঁৰ পবিত্ৰ তেজ বোৱাই মৃত্যুবৰণ কৰিলে। তেওঁ আমাক মুক্তি দিবলৈ, আমাক কিনিবলৈ তেওঁৰ সকলোকে ত্যাগ কৰিলে। তেওঁ আমাক ঈশ্বৰলৈ কিনিলে। মুকুতা হৈছে মণ্ডলী। মুকুতা জীৱৰ পৰা সৃষ্টি হয়। এটা সৰু সামুদ্ৰিক জীৱৰ ভিতৰত বালি বা আন পদাৰ্থ যেতিয়া প্ৰৱেশ কৰে আৰু সেই পদাৰ্থই যেতিয়া আঘাত দিয়ে, তেতিয়া সেই জীৱটোৱে এটা ৰস নিঃসৰণ কৰে। সেই পদাৰ্থৰ ওপৰত এটা আৱৰণৰ সৃষ্টি হয়। সেইদৰে এটা মুকুতা হয়গৈ। এই মুকুতাৰ সৌন্দৰ্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিব নোৱাৰি, ই সুন্দৰ হিচাপেই সৃষ্টি হয়। ইব্ৰীসকলে মুকুতা বেছি মূল্যৱান বুলি নাভাবিছিল, কিন্তু পৰজাতীয় লোকসকলে অতি মূল্যৱান জ্ঞান কৰি আহিছে। খ্ৰীষ্টই সদাগৰ হিচাপে আহিল, মানুহৰ পাপ নিজৰ গাত ললে, আৰু এইটো আছিল তেওঁৰ গাত বাহিৰৰ পৰা প্ৰৱেশ কৰা পদাৰ্থৰ নিচিনা। তেওঁক আমাৰ বাবে পাপস্বৰূপ কৰা হৈছিল। কিন্তু পাপীৰ প্ৰতি তেওঁৰ সঁহাৰি কি? তেওঁ আমাক তেওঁৰ ধাৰ্মিকতাৰে আৱৰিলে। তেওঁৰ ধাৰ্মিকতাৰ শুধ বগা আৱৰণেৰে তেওঁ আমাক ঢাকিলে। আমাক তেওঁ মুকুতাস্বৰূপ কৰিলে। খ্ৰীষ্টই তেওঁৰ সকলো ত্যাগ কৰিলে যাতে মণ্ডলীক তেওঁ লাভ কৰিব পাৰে। প্ৰকাশিত বাক্যত নতুন জিৰচালেম অৰ্থাৎ মণ্ডলীৰ বাসস্থানৰ বিষয়ে কোৱা আছে, আৰু তাৰ দুৱাৰবোৰ হ'ব মুকুতাৰ। এইটো আকস্মিক কথা নহয়। এইদৰে খ্ৰীষ্টই সজাইছে, কাৰণ তেওঁ মুকুতা পাবলৈ নিজৰ সৰ্বস্ব বেচা সেই সদাগৰ। এতিয়া 47-49 পদ পঢ়িম। আকৌ স্বৰ্গৰাজ্য সাগৰত পেলোৱা আৰু সকলোবিধৰ মাছ চপাই লোৱা এখন জালৰ নিচিনা। সেই জাল ভৰিলত মানুহবিলাকে বামলৈ তুলি তাতে বহি ভালবোৰ চপাই পাত্ৰত ৰাখি বেয়াবোৰ পেলাই দিলে। সেইদৰে জগতৰ শেষতো হ'ব। স্বৰ্গৰ দূতবিলাকে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰি সিহঁতক অগ্নিকুণ্ডত পেলাব। জগতৰ শেষত মানে যুগৰ শেষত, অৰ্থাৎ যেতিয়া খ্ৰীষ্টই তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহিব। 50 পদ, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। হেৰাই থকাটো কিমান ভয়াৱহ কথা সেইটো খ্ৰীষ্টই স্পষ্টভাৱে জনাই দিছে। এজন বিজ্ঞানীয়ে কৈছিল যে বিজ্ঞানে আমাক বহু কথাই কৈ দিব নোৱাৰে। স্বৰ্গ আৰু নৰক আছেনে নাই সেই বিষয়ে ক'ব নোৱাৰে, কিন্তু আপুনি স্বৰ্গলৈ যোৱাৰ বাবে ব্যৱস্থা লৈ থোৱাই নিৰাপদ। কাৰণ যদি স্বৰ্গ আৰু নৰক নাইও, তেনেহলেওতো আপোনাৰ একো ভয় নাথাকিব। কিন্তু সঁচাকৈ যদি আছে, তেন্তে স্বৰ্গলৈ যোৱাৰ ব্যৱস্থা কৰি নথলে নিশ্চয় অতি বেয়া অৱস্থা হ'ব। আমাৰ প্ৰভুৱে স্পষ্টভাৱে জনাইছে যে সঁচাকৈ বেয়া অৱস্থা হ'ব। কোনোবাই যদি কয় এটা প্ৰচণ্ড ধুমুহা আহি আছে, আপুনি কি কৰিব? কোনোবাই যদি কয় যে 10 বছৰ আগতেও তেনেদৰে আহিব বুলি কৈছিল কিন্তু ধুমুহা নাহিল, সেইবুলি আপুনি ধুমুহা নাহিব বুলি ভাবি থাকিব নেকি? এইবাৰতো আহিব পাৰে, গতিকে সাৱধান হোৱাই ভাল। তেনেহলে নৰকৰ বিষয়ে খ্ৰীষ্টই যি সাৱধানবাণী শুনাইছে তালৈ অৱজ্ঞা কৰিলে কি হ'ব? সঁচাকৈ যদি নৰক আছে তেন্তে অতি বেয়া অৱস্থা হ'ব। 12 নম্বৰ পদ, তেতিয়া তেওঁ ক'লে, যি গৃহস্থে নিজৰ ভঁৰালৰ পৰা ন আৰু পুৰণি দ্ৰব্য উলিয়ায় তেওঁৰ নিচিনা স্বৰ্গৰাজ্যৰ শিষ্য হোৱা প্ৰতিজন অধ্যাপক। এইটো অতি ব্যক্তিগত পদ, বিশেষকৈ ঈশ্বৰৰ বাক্য শিকোৱা আৰু ঘোষণা কৰা লোকসকলৰ বাবে। আমি পুৰণি আৰু নতুন দুয়োবিধেই উলিয়াব লাগিব। কিছুমানে হয়তো ক'ব, সেইবোৰ কথা আমি আগতে শুনিছো, কিন্তু পুৰণি কথা কোৱা আমাৰ দায়িত্ব, লগতে নতুন ভাৱো যোগ দিয়া আমাৰ দায়িত্ব। ইয়াৰ পাছৰ পদকেইটাত আমি দেখিবলৈ পাওঁ যীশু নিজ নগৰত অগ্ৰাহ্য হোৱা কথা। 57 আৰু 58 নম্বৰ পদ পঢ়িম। তাতে তেওঁবিলাকে তেওঁত বিঘিনি পালে, কিন্তু যীশুৱে তেওঁবিলাকক ক'লে, নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন ক'তো ভাৱবাদী মৰ্যাদাহীন নহয়, আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তাত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে। তেওঁ পৃথিৱীত থাকোতে কিহে ঈশ্বৰৰ শক্তিক সীমাবদ্ধ কৰিছিল? অবিশ্বাসে। তাত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে। তেওঁ সেইবোৰ কৰিব নোৱাৰে এনে নহয়, কিন্তু তেওঁলোকৰ অবিশ্বাসৰ কাৰণে তাত খুব কমহে কাৰ্য তেওঁ কৰিলে। প্ৰিয় শ্ৰোতা, আজি আপোনাৰ মোৰ সমস্যাটো এয়ে যে আজি বিশ্বাস কৰিবলৈ আমাৰ সামৰ্থ্য কম। আজি মানুহে পৰিত্ৰাণ লাভ কৰা বিশ্বাসৰ কথাই আমি কৈ আছো। যীশুখ্ৰীষ্টই হেৰাই থকাজনক উদ্ধাৰ কৰিব পাৰে বুলি কৰা বিশ্বাস আমাক লাগে। আজি অবিশ্বাসৰ কাৰণে তেওঁ আপোনাৰ সমাজ, আপোনাৰ মণ্ডলী, আপোনাৰ পৰিয়াল আৰু আপোনাৰ জীৱনতো সীমাবদ্ধ হৈ আছে। এইটো নিশ্চয় মোৰ ক্ষেত্ৰতো সঁচা। আমাৰ আগত আমাৰ প্ৰভুৱে এটা গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ কৰিছে, আমি এইটো ওলাই কৰা উচিত নহয়। আপোনাৰ অবিশ্বাসে আপোনাৰ জীৱনত প্ৰভু যীশুক সীমাবদ্ধ কৰি আছেনে? কথাটো এবাৰ দকৈ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।